পাচনি কৰ্ম অধ্যায় চৈধ্য। পাছে ইকনীয় নগৰত তেওঁলোক দুয়ো একেলগে যিহুদীবিলাকৰ নামঘৰত সোমাই এনেকৈ কথা ক'লে যে অনেক যিহুদী আৰু গ্ৰীক মানুহে বিশ্বাস কৰিলে। কিন্তু অবাধ্য যিহুদীবিলাকে ভাইবিলাকৰ অহিতে পৰজাতিবিলাকৰ মন উচতাই হিংসুক কৰালে। এতেকে তেওঁলোকে ভালে দিন থাকি যি প্ৰভুৱে তেওঁলোকৰ হাতেৰে চীন আৰু অদ্ভুত লক্ষণ দেখুৱাই তেওঁৰ অনুগ্ৰহৰ বাক্যৰ সাক্ষ্য দিলে, সেই প্ৰভুত ভৰ দি হাঁহেৰে প্ৰচাৰ কৰিলে। তাতে নগৰৰ লোকসমূহ দুভাগ হৈ কিছুমান যিহুদীবিলাকৰ, কিছুমান পাচনিবিলাকৰ ফলীয়া হ'ল। পাছে পৰজাতি আৰু যিহুদী লোকে আৰু তেওঁবিলাকৰ শাসনকৰ্তাসকলে তেওঁলোকক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ চেষ্টা কৰিলত তেওঁলোকে তাৰ বুজ পাই লুকাই নিয়া দেশৰ লুষ্ট্ৰা আৰু ডৰ্বি নগৰ আৰু তাৰ চাৰিওফালৰ অঞ্চললৈ পলাই গৈ তাত শুভবাৰ্তা প্ৰচাৰ কৰিলে। লুষ্ট্ৰা নগৰত কোনোকালে খোজ নকঢ়া, ভৰিত বল নাইকিয়া, উপজাৰে পৰা খুৰা মানুহ এজনে বহি পৌলৰ কথা শুনি আছিল। তাতে তেওঁলৈ একেথৰে চাই সুস্থ হ'বলৈ তেওঁৰ বিশ্বাস থকা দেখি বৰ মাতেৰে ক'লে,
ভৰিত ভৰ দি পৌল হৈ উঠা।
তাতে তেওঁ জাপ মাৰি উঠি খোজকাঢ়িলে। তেতিয়া লোকসমূহে পৌলে কৰা এই কৰ্ম দেখি লুকাই নিয়া ভাষাৰে বৰকৈ মাত লগাই ক'লে,
দেৱতাবোৰে মানুহৰ ৰূপ ধৰি আমাৰ ওচৰলৈ নামি আহি।
আৰু তেওঁবিলাকে বাৰ্নাবাৰ নাম দুপিটৰ থলে আৰু পৌল বাঘপটু দেখি তেওঁৰ নাম মেৰকুৰীয় থলে। পাছে নগৰৰ সন্মুখত থকা দুপিটৰৰ পুৰোহিতে বলত গৰু আৰু ফুলৰ মালা দুৱাৰৰ ওচৰলৈ আনি লোকসমূহৰ সৈতে তেওঁলোকলৈ বলিদান কৰিবলৈ মন কৰিল। কিন্তু পাচনিবিলাকে অৰ্থাৎ বাৰ্নাবা আৰু পৌলে এই কথা শুনি তেওঁলোকৰ কাপোৰ ফালি লোকসমূহৰ মাজলৈ লৰি গৈ ডিঙিয়াই ক'লে,
হে মানুহবিলাক, এনে কৰ্ম কিয় কৰিছা? আমিও তোমালোকৰ নিচিনা সুখ দুখ ভুগি মানুহহে, যিজনাই স্বৰ্গ, পৃথিৱী, সাগৰ আৰু তাৰ মাজত থকা সকলোকে সৃজিলে আৰু আগৰ কালত আটাইবিলাক জাতিক নিজ নিজ পথত চলিবলৈ এৰি দিলে, তথাপি মংগলকাৰী হৈ তোমালোকলৈ আকাশৰ পৰা বৰষুণ বৰষাই শস্য উৎপন্ন হোৱা বতৰ কৰি আহাৰ আৰু আনন্দেৰে তোমালোকৰ হৃদয় তৃপ্ত কৰাই সাক্ষী নথকাকৈ নিজকে নেৰিলে? এনেকি যি জীৱনময় ঈশ্বৰ, তেওঁলৈ যেন তোমালোকে এই অসাৰ্থক দেৱতাবোৰৰ পৰা ঘূৰিবা। এই নিমিত্তে আমি তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছো।
এইবোৰ কথা কৈ তেওঁলোকলৈ বলিদান নকৰিবলৈ লোকসমূহক তেওঁলোকে কোনো প্ৰকাৰেহে নিবাৰণ কৰিলে। পাছে আন্তিয়কিয়া আৰু ইকনীয়া নগৰৰ পৰা জনচাৰে যিহুদী তালৈ আহি লোকসমূহক প্ৰবৃত্তি দি পৌললৈ শিল দলিওৱালে আৰু তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ টানি দিলে। কিন্তু শিষ্যবিলাকে তেওঁৰ চাৰিওফালে থিয় হৈ থাকোঁতে তেওঁ উঠি নগৰৰ ভিতৰত সোমাল আৰু পাছদিনা বাৰ্নাবাৰ সৈতে ডৰ্বিলৈ গ'ল। পাছে তেওঁলোকে সেই নগৰতে শুভবাৰ্তা প্ৰচাৰ কৰি অনেকক শিষ্য কৰি লুষ্ট্ৰা, ইকনীয় আৰু আন্তিয়কিয়ালৈ উলটি গ'ল।
আৰু আমি বহু ক্লেশেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগে,
এইবুলি বিশ্বাসত থিৰে থাকিবলৈ উপদেশ দি শিষ্যবিলাকৰ মন থিৰ কৰিলে। আৰু তেওঁবিলাকৰ নিমিত্তে প্ৰত্যেক মণ্ডলীত বৃদ্ধলোকক নিযুক্ত কৰি থৈ প্ৰাৰ্থনা কৰি আৰু লঘোণ দি যি প্ৰভুত তেওঁবিলাকে বিশ্বাস কৰিছিল তেওঁবিলাকক সমৰ্পণ কৰি দিলে। পাছে পিছি দিয়া দেশৰ মাজেদি পাম্ফুলিয়া দেশলৈ গৈ পৰ্গাত বাক্য প্ৰচাৰ কৰি আট্টুলিয়া নগৰলৈ গ'ল। পাছে তাৰ পৰা তেওঁলোকে যি কৰ্ম পূৰ কৰিলে, সেই কৰ্মৰ নিমিত্তে যি নগৰত তেওঁলোকক ঈশ্বৰৰ অনুগ্ৰহত শুধাই দিয়া হৈছিল, সেই আন্তিয়কিয়ালৈ জাহাজেৰে আহিল। তাত উপস্থিত হৈ মণ্ডলীৰ লোকক চপাই ঈশ্বৰে তেওঁলোকৰ সংগী হৈ কেনে মহৎ কৰ্ম কৰিলে আৰু কেনেকৈ তেওঁ পৰজাতি লোকলৈ বিশ্বাসৰ দুৱাৰ মেলি দিলে, সেই সকলোৰ বিৱৰণ জনালে। পাছে তেওঁলোক শিষ্যবিলাকৰ লগত ভালে দিনলৈকে থাকিল।